এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এম স্থাপনৰ পথ প্ৰশস্ত কৰি লোকসভাই আজি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 গ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উত্থাপন কৰা বিধেয়কখন নিম্ন সদনত আজি মৌখিক ভোটত গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ বাবে 550 কোটি টকা আছুতীয়াকৈ ৰাখিছে। এই প্ৰতিষ্ঠান উত্তৰ পূবৰ দ্বিতীয় আৰু দেশৰ 22খন আই আই এম হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখন লোকসভাত গৃহীত হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কৈছে যে আজিৰ দিনটো ৰাজ্যৰ বাবে সঁচাকৈ এটা ঐতিহাসিক দিন। তেওঁ এই বিশেষ প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ শলাগ লয়। ডঃ শৰ্মাই লগতে আই আই টি, এইমছ আৰু এতিয়া আই আই এম প্ৰতিষ্ঠাৰ জৰিয়তে অসম পূব ভাৰতৰ প্ৰধান শিক্ষা কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে চলিত বৰ্ষৰ প্ৰথম 7 মাহত বৈদ্যুতিকীকৰণ আৰু সেউজ শক্তি উদ্যমৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে জানুৱাৰীৰ পৰা জুলাইলৈকে 1043 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ কৰিছে। ইয়াৰ উপৰি অসমৰ চাপৰমুখ হোজাই নামনিমা ৰেলপথছোৱা আৰু দুধনৈ আজৰা সংযোগী দ্বিতীয়টো লাইনৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ কৰা হৈছে। এই সাফল্যৰে ৰঙিয়া সংমণ্ডল পূৰ্ণ বৈদ্যুতিকৃত সংমণ্ডলৰূপে পৰিগণিত হৈছে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ 25 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কোকৰাঝাৰৰ চান্দামাৰীত থকা ব্ৰহ্মৰ সমাধিস্থলীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বড়ো সাহিত্য সভাই বিনেশ্বৰ ব্ৰহ্ম দাতব্য ন্যাসৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰত নাৰ্জাৰীয়ে সভাৰ পতাকা অৰ্ধ উত্তোলন কৰাৰ লগতে ব্ৰহ্মৰ স্মৃতিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰে। এই উপলক্ষে শান্তিৰ প্ৰতীক বগা পাৰ চৰাই উৰুৱাই দিয়া হয়। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আয়োজিত কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, পি টি চি বিধানী সভাৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিনেশ্বৰ ব্ৰহ্মৰ সাহিত্যিক অৱদানৰ কথা সোঁৱৰণ কৰাৰ লগতে তেওঁক এগৰাকী ভৱিষ্যদৰ্শী নেতা বুলি অভিহিত কৰে। আজিৰ অনুষ্ঠানত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে 2000 চনত সশস্ত্ৰ উগ্ৰপন্থীয়ে বাসগৃহত কৰা আক্ৰমণত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ মৃত্যু হৈছিল। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বাক্সা জিলাৰ বৰমাত আজি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। বি টি আৰত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি শ্ৰীবড়োৱে কয় যে বড়োলেণ্ডত শান্তিৰ পৰিৱেশ স্থাপন কৰাত অঞ্চলটোৰ উন্নয়নৰ পথ প্ৰশস্ত হৈছে। আজিৰ অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মকে ধৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকে। শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত মাজুলীৰ সংকুলৰ এখন বিজ্ঞান মেলা আজি ফুলনিত অনুষ্ঠিত হয়। এই বিজ্ঞান মেলাত বিজ্ঞান আৰ্হি, বিজ্ঞান প্ৰশ্নবান আৰু বিজ্ঞান পত্ৰ বাচন প্ৰতিযোগিতাত মাজুলী সংকুলৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসমৰ ইতিহাসৰ অবিচ্ছেদ্য অংগ চতিয়াৰ জনসাধাৰণৰ ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ স্মৃতিত কাইলৈ চতিয়া দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লোৱাৰ কথা। যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত শ্বিলং লাজং এফ চিক 1-0 গ'লত পৰাস্ত কৰে। নৰ্থ ইষ্টৰ হৈ ৰিদম টলাঙে বিজয় হৈছে গ'লটো দিয়ে। যোৰহাটত কাইলৈৰ পৰা হ'বলগীয়া অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ 16 বছৰ অনুৰ্ধ ছোৱালীৰ টায়াৰ 1 টুৰ্ণামেণ্টৰ বাবে ভাৰতৰ বিভিন্ন ঠাইৰ দলসমূহ আহিবলৈ আৰম্ভ কৰিছে। নাগালেণ্ড, অৰুণাচল, মেঘালয়, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, দিল্লী আদি ঠাইৰ খেলুৱৈসকলক যোৰহাট ক্ৰীড়া সন্থাই আদৰণি জনাইছে বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জানিবলৈ দিছে। যোৱা বছৰ ফুটবল ফেডাৰেচনৰ টায়াৰ 2ৰ 16 বছৰ অনুৰ্ধ টুৰ্ণামেণ্টখনৰ সফলতাৰ পাছত যোৰহাট জিলা ক্ৰীড়া সন্থাই দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখন অনুষ্ঠিত কৰিবলৈ লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত।